এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষকৰ আৰ্জিত ছুটি বছৰি 15 দিনলৈ বৃদ্ধিত মন্ত্ৰী হোৱাৰ অনুমোদন। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰী সন্দৰ্ভত আলোচনা। ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে আজি নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলৰ মত বিনিময়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন আৰু T20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া শুনক বিতং বাতৰি। মিছন বসুন্ধৰাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত ৰাজ্যৰ 10খন জিলাৰ 319টা ভূমিহীন পৰিয়ালক গৃহ নিৰ্মাণৰ বাবে চৰকাৰী খাচ আৰু চিলিং উদ্বৃত্ত ভূমি বন্দোবস্তিত অসম মন্ত্ৰীসভাই অনুমোদন জনাইছে। দিছপুৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। ৰাজ্য চৰকাৰৰ প্ৰথম আৰু দ্বিতীয় বৰ্গৰ চাকৰিৰ ক্ষেত্ৰত চাহ জনজাতি আৰু আদিবাসী সম্প্ৰদায়ৰ বাবে 3% পদ সংৰক্ষণত কালি মন্ত্ৰীসভাই অনুমোদন জনায়। মন্ত্ৰীসভাই বিদ্যালয়ৰ শিক্ষকসকলৰ বাবে আৰ্জিত ছুটি বছৰি 15 দিনলৈ বৃদ্ধিত অনুমোদন জনাইছে। ধেমাজি জিলাত ক্ৰীড়া আন্তঃগাঁথনি উন্নয়নৰ লক্ষ্যৰে মন্ত্ৰীসভাই জিলাখনৰ চৰকাৰী ভূমি অসম ক্ৰিকেট সন্থাক প্ৰদানৰ বাবেও অনুমোদন জনায়। যোৰহাটৰ বৰভেটীত ঐতিহ্য আন্তঃগাঁথনি উন্নয়নৰ বাবে সংহত প্ৰকল্প নিৰ্মাণ কৰিবলৈ কেবিনেটে 19.59 কোটি টকাৰ আবণ্টনত অনুমোদন জনাইছে। এই প্ৰকল্পত নামঘৰ আন্তঃগাঁথনি আৰু এলেকা উন্নয়নৰ কাম কাজ সামৰি লোৱা হৈছে। তদুপৰি মহিলা উদ্যমিতা অভিযানৰ অধীনত অতিৰিক্ত 1,07,532 গৰাকী আত্মসহায়ক গোটৰ সদস্যক প্ৰাৰম্ভিক মূলধন মোকলাই দিয়াৰ প্ৰস্তাৱতো কেবিনেটে অনুমোদন জনাইছে। কাৰ্বি আংলং জিলাৰ লাংবুকুত নিৰ্মাণ হ'বলগীয়া সৈনিক স্কুলৰ বাবে আবণ্টন 100 কোটিৰ পৰা 335.87 কোটি টকালৈ বৃদ্ধিৰ বাবেও কেবিনেটে অনুমোদন জনায়। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলে অহা 10 মাৰ্চত আঁচনিৰ ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। অহা 20 ফেব্ৰুৱাৰীত হিতাধিকাৰীসকলে আঁচনিৰ ধন লাভ কৰিব বুলি মুখ্যমন্ত্ৰীয়ে পূৰ্বতে প্ৰকাশ কৰিছে যদিও 20 ফেব্ৰুৱাৰীৰ পৰিৱৰ্তে 10 মাৰ্চত এই ধনৰাশি প্ৰদান কৰা হ'ব বুলি কালি তেওঁ সংবাদ মাধ্যমৰ আগত সদৰি কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে অহা 10 মাৰ্চত হিতাধিকাৰীসকলে 9,000 টকাকৈ লাভ কৰিব।
20 তাৰিখে মই 8,000 টকা অৰুণোদয় দিম বুলি কৈছিলোঁ, 20 ফেব্ৰুৱাৰীত মই নিদিওঁ, 10 মাৰ্চত দিম, কিন্তু 8,000 টকাৰ জেগা 9,000 টকা দিম। মানে 10 মাৰ্চত প্ৰত্যেকবাৰে অৰুণোদয় পায়, 20 ফেব্ৰুৱাৰীত যদি দি দিওঁ মহিলাসকলে আকৌ 10 মাৰ্চতো ভাবিব একো নাপাম, সেইকাৰণে একেলগে 10 মাৰ্চত দিম, 8,000 নিদিওঁ 9,000, এইটো আপোনালোকে অলপ দি দিব বাইদেউসকলে, নহ'লে মোক এইটো সুধি আছিলে।
পঞ্চদশ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ আজি তৃতীয় দিনা সদনত 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা অনুষ্ঠিত হ'ব। অধিৱেশনৰ আৰম্ভণিতে প্ৰশ্নোত্তৰ শিতান থাকিব। কাইলৈ অধিৱেশনৰ অন্তিম দিনা বাজেট সন্দৰ্ভত আলোচনা আৰু ভোটদান অনুষ্ঠিত হ'ব। উল্লেখযোগ্য যে কালি সদনত 2026-27 বৰ্ষৰ অন্তৰ্বৰ্তী লেখানুদান দাখিল কৰা হয়। সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত পূৰ্ণাংগ বাজেটৰ সলনি বিত্তমন্ত্ৰী অজন্তা নেওগে এই লেখানুদান দাখিল কৰে। বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰাৰম্ভিক 4 মাহৰ বাবে 62,29,478 টকাৰ লেখানুদান দাখিল কৰে। পূৰ্ণাংগ বাজেট সন্দৰ্ভত উত্থাপন নকৰা পৰ্যন্ত চৰকাৰৰ কাম কাজ চলাই নিবলৈ এই বাজেট দাখিল কৰা হৈছে বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লেখানুদানত প্ৰকাশ কৰে। এই লেখানুদানত 2026-27 বৰ্ষত বিকাশৰ হাৰ 16.93% হ'ব বুলি অনুমান কৰা হৈছে। একেদৰে ৰাজ্যখনৰ মুঠ ঘৰুৱা উৎপাদন 8.5 লাখ কোটি টকাৰো অধিক হ'ব বুলি বিত্তমন্ত্ৰীগৰাকীয়ে লেখানুদানত প্ৰকাশ কৰে। সমাগত বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ লোৱাৰ উদ্দেশ্যে 3-দিনীয়া ভ্ৰমণসূচীৰে অসমলৈ অহা নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলটোৱে আজি ৰাজ্যৰ 100 গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে মত বিনিময় কৰিব। তদুপৰি ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানৰ সৈতেও নিৰ্বাচন আয়োগৰ দলটো আলোচনাত মিলিত হ'ব। বিয়লি আয়োগৰ দলটোৱে এখন সংবাদমেল সম্বোধন কৰিব। দলটোৱে কালি ৰাজ্যৰ স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ সৈতে আলোচনাত মিলিত হয়। এই আলোচনাত বিজেপিৰ ডাঃ অনুজ পেগু, প্ৰদান বৰুৱা, সিদ্ধাৰ্থ ভট্টাচাৰ্য, কংগ্ৰেছৰ ৰকিবুল হুছেইন, বিপিএফৰ দুৰ্গা দাস বড়ো, অসম গণ পৰিষদৰ সুনীল ৰাজখোৱাকে ধৰি কেইবাগৰাকীও নেতাই অংশগ্ৰহণ কৰে। আয়োগৰ দলটোত নিৰ্বাচন আয়ুক্ত ডাঃ সুখবীৰ সিং সান্ধু আৰু ডঃ বিবেক যোশীৰ লগতে ৰাজ্যৰ মুখ্য নিৰ্বাচন বিষয়া অনুৰাগ গোৱেল আৰু নিৰ্বাচন আয়োগৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি মিচিং জনজাতীয় লোকসকলে মাহজোৰা প্ৰস্তুতিৰ অন্তত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰিছে। এই উৎসৱক লৈ মিচিং বসতি প্ৰধান অঞ্চলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। অসমীয়া সমাজ জীৱনৰ সমন্বয়ৰ সেতু গঢ়ি মিচিং জনজাতীয় লোকসকলে প্ৰতি বছৰে এই উৎসৱ পালন কৰি আহিছে। আলি মানে হৈছে শস্যৰ বীজ, আয়েৰ অৰ্থ হৈছে গা গছৰ ওপৰত হোৱা ফল বা গুটি আৰু লৃগাং শব্দৰ অৰ্থ হৈছে ৰোপণ কাৰ্য। এই কৃষিভিত্তিক উৎসৱত বীজ ৰোপণ কাৰ্য আৰম্ভ কৰাৰ লগতে উৎসৱৰ সৈতে জড়িত গীত নৃত্যসমূহে মিচিংসকলৰ ঐতিহ্য আৰু পৰম্পৰাক প্ৰতিনিধিত্ব কৰে। সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু সদৌ গুৱাহাটী মিচিং কেবাঙৰ সহযোগত আজি পাঞ্জাবাৰীৰ শিল্পগ্ৰামত আলি আই লৃগাঙৰ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত কৃষি আৰু উদ্যান শস্য বিভাগৰ মন্ত্ৰী অতুল বৰা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। তদুপৰি শিক্ষামন্ত্ৰী ডাঃ অনুজ পেগু, বিধায়ক অতুল বৰা, ভুৱন পেগু, নৱ কুমাৰ দলে, ভুৱন গাম আৰু মিচিং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য পৰমানন্দ চায়েঙীয়াই অনুষ্ঠানত অংশ ল'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আলি আই লৃগাং উপলক্ষে শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ শস্য সিঁচাৰ এই উৎসৱে শ্ৰমজীৱী কৃষক সমাজৰ লগতে মানৱ জাতিলৈ সমৃদ্ধিৰ বাৰ্তা কঢ়িয়াই আনিব বুলি আশা প্ৰকাশ কৰিছে। মাজুলীৰ বিভিন্ন স্থানত পুৱাৰে পৰা আলি আই লৃগাঙৰ আয়োজন কৰা হৈছে। লখিমপুৰ জিলাৰ বিভিন্ন স্থানতো পুৱাৰে পৰা এই উৎসৱ পালন কৰা হৈছে। ধেমাজি জিলাৰ বিভিন্ন স্থানত কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং পালন কৰা হৈছে। আলি আই লৃগাং উপলক্ষে ৰাজ্যৰ 10খন জিলাত চৰকাৰী বন্ধ ঘোষণা কৰা হৈছে। ধেমাজি জিলাৰ বিভিন্ন স্থানত আয়োজন কৰা আলি আই লৃগাং সন্দৰ্ভত এয়া জিলাখনৰ পৰা আমাৰ সংবাদদাতা হৰেন্দ্ৰ নাথ শৰ্মা।
আজি মিচিং জনগোষ্ঠীয় লোকসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং। সমগ্ৰ ৰাজ্যৰ লগতে ধেমাজি জিলাতো আলি আই লৃগাং উপলক্ষে মিচিং বসতি প্ৰধান অঞ্চলসমূহত উখল মাখল পৰিৱেশে বিৰাজ কৰিছে। প্ৰতি বছৰৰ দৰে এই বছৰো ফাগুন মাহৰ প্ৰথম বুধবাৰে মিচিং জনগোষ্ঠীয় ৰাইজে কৃষিভিত্তিক উৎসৱ পালনৰ বাবে ঠায়ে ঠায়ে বিশাল প্ৰস্তুতি চলোৱা দেখা গৈছে। ধেমাজি জিলাখনৰ বোগামুখৰ পৰা জোনাই পৰ্যন্ত মিচিং জনগোষ্ঠীয় অধ্যুষিত অঞ্চলসমূহত এই উৎসৱ আয়োজনৰ বাবে কুঁৱাৰে পৰা সমবেত হৈছে জনগোষ্ঠীটোৰ ৰাইজ। আলি আই লৃগাঙৰ অৰ্থ হৈছে আলি মানে আলু বা মূল, আয়ে মানে গুটি বা ফল, আৰু লৃগাং মানে হল শস্য বা বীজ ৰোপণৰ আৰম্ভণি দিন। ফাগুনৰ প্ৰথম বুধবাৰৰ দিনটো মিচিং জনগোষ্ঠীৰ লোকসকলে শুভ দিন হিচাপে বিশ্বাস কৰে, আৰু সেয়ে ফাগুনৰ প্ৰথম বুধবাৰে জনগোষ্ঠীটোৰ ৰাইজে পথাৰত দনি পল আৰু কাচিন কাটাৰক খাকি কৰি শস্য সিঁচাৰ কাম আৰম্ভ কৰে। লৃগাং উপলক্ষে ইতিমধ্যে প্ৰয়োজনীয় তৰাপাত, কৌপাত, মেঘেলা, ডিমৌপাত, মাটিমাহ, আলু, কচু, পৰ আপং, ছাইমদ, গাহৰি মাংস আদি কৰি বিভিন্ন সামগ্ৰীয়ে এতিয়া উভৈনদী হৈ পৰিছে উৎসৱস্থলীসমূহ। তদুপৰি লৃগাঙৰ বাবে মিচিং ডেকা গাভৰুসকলে একেলগে গুমৰাগ নৃত্য পৰিৱেশন কৰাৰ লগতে ঐনিত্যমৰ সুৰেৰে জীপাল কৰি তুলিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে।
সমাগত বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলে নিৰ্বাচন কেন্দ্ৰিক আলোচনা অব্যাহত ৰাখিছে। ৰাজনৈতিক দলসমূহৰ শীৰ্ষ নেতৃত্ব ৰাজ্যখনলৈ আগমনে তৎপৰতা বৃদ্ধি কৰিছে। বিজেপিৰ নৱনিৰ্বাচিত ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে আজি অসম ভ্ৰমণ কৰিব। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিগৰাকী দলীয় কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰাৰ উদ্দেশ্যে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাজ্যখনলৈ আহিব। এই সন্দৰ্ভত দলৰ মুখপাত্ৰ কল্যাণ গগৈয়ে এখন সংবাদমেলত কয় যে ৰাষ্ট্ৰীয় সভাপতিগৰাকী আজি দিনৰ 1 বজাত ডিব্ৰুগড়ৰ মোহনবাৰী বিমানবন্দৰত উপস্থিত হ'ব। ইয়াৰ পৰা তেওঁ খনিকৰ চাৰিআলিলৈ যাব। তেওঁ মানকটা খেলপথাৰত ৰাজ্যিক বিজেপিয়ে আয়োজন কৰা কাৰ্যকৰ্তা সন্মিলনত ভাগ ল'ব। পাছত তেওঁ ডিব্ৰুগড় জিলা প্ৰেক্ষাগৃহত হ'বলগীয়া প্ৰবুদ্ধ নাগৰিক সন্মিলনতো অংশ ল'ব। সন্ধিয়া 7 বজাত দলৰ প্ৰভাৰী, সহপ্ৰভাৰী তথা কৰ্মীসকলৰ সৈতে তেওঁ সাংগঠনিক বৈঠকত মিলিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অহা 20 ফেব্ৰুৱাৰীত পুনৰ অসম ভ্ৰমণ কৰিব। এই ভ্ৰমণকালত নিৰ্বাচন কেন্দ্ৰিক মিত্ৰতা সন্দৰ্ভত চূড়ান্ত আলোচনা হোৱাৰ সম্ভাৱনা আছে। ইপিনে বিভিন্ন ৰাজনৈতিক দলৰ কেইবাগৰাকীও নেতা তথা সদস্যই দলীয় দায়িত্বৰ পৰা অব্যাহতি লোৱাৰ লগতে আন দলতো যোগদান কৰা পৰিলক্ষিত হৈছে। অসম ৰাজ্যিক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা জ্যেষ্ঠ নেতা ভূপেন বৰাই দলটোৰ পৰা পদত্যাগ কৰিছে আৰু অহা 22 ফেব্ৰুৱাৰীত বিজেপিত যোগ দিব বুলি প্ৰকাশ কৰিছে। কটন বিশ্ববিদ্যালয়ত কালিৰে পৰা দুদিনীয়াকৈ কটন পৰিৱেশ সন্মিলন 2026 অনুষ্ঠিত হৈছে। কালি প্ৰথম দিনা অসমৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ, প্ৰত্যাহ্বান আৰু উত্তৰণ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে অংশ লোৱা এই অনুষ্ঠানত প্ৰকৃতিকৰ্মী যাদৱ পায়েং বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত অংশ লৈ বিশ্ববিদ্যালয়খনৰ এই পদক্ষেপক প্ৰকৃতিকৰ্মীগৰাকীয়ে প্ৰশংসা কৰে।
কটন বিশ্ববিদ্যালয়ত আপোনাৰ যি পদক্ষেপ লৈছে এৱাৰনেছটো, তেখেতসকলক ধন্যবাদ জনাইছোঁ। এইকাৰণে বৰ্তমান সময়ত এৱাৰনেছটো খুব প্ৰয়োজন হৈছে আৰু নতুন প্ৰজন্মৰ ওপৰত গুৰু দায়িত্বটো দিয়া হৈছে। এইকাৰণে যে আমিতো গুচি যাম, আমাৰ ভুলতে তেওঁলোকে ভুগিছে বা আৰু ভুগিব, সেইকাৰণে নুভুগিবৰ কাৰণে তেওঁলোকক এৱাৰনেছটো কৰা এই পদক্ষেপতে দুই এষাৰ কথা কৈ পৃথিৱীক ভাল পাবলৈ শিক্ষা দিয়াটো মোৰ কৰ্তব্য। সেইকাৰণে পৃথিৱীক ভাল পাবলৈ কোনো এখন দেশৰ শিক্ষা নীতিতে নাই। সেইকাৰণে নথকাৰ ফলত জলবায়ু পৰিৱৰ্তন, কোভিড-19 আহি গ'ল, বাপেক মৰিলেও চুব নোৱাৰে, মাক মৰিলেও চুব নোৱাৰে। তেতিয়া দেখা পোৱা যায় সেই সময়ৰ ধৰ্মগুৰুসকল শংকৰ মাধৱে নহয়, যীশুখ্ৰীষ্টই নহওক, হজৰত মহম্মদে নহওক, বুদ্ধদেৱেই নহওক, তেওঁলোকৰ কিন্তু চাৰ্টিফিকেট নাছিল।
প্ৰাদেশিকীকৰণৰ যোগ্য শিক্ষানুষ্ঠানসমূহৰ বাবে আজি ৰাজ্য চৰকাৰে এটা অনলাইন পৰ্টেল মুকলি কৰিব। লোকসেৱা ভৱনৰ মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ সভাকক্ষত এই উপলক্ষে আয়োজিত অনুষ্ঠানত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰিব। নুমলীগড়ত স্থাপন হোৱা বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক ইথানল প্ৰকল্পৰ জৰিয়তে অহা 3 বছৰৰ ভিতৰত অসম তথা উত্তৰ পূবৰ প্ৰায় 3000 বাঁহ উৎপাদনকাৰীক সামৰি লোৱাৰ পৰিকল্পনা কৰা হৈছে। অসম জৈৱ ইথানল প্ৰাইভেট লিমিটেডে এই বিষয়ে প্ৰকাশ কৰিছে। যোৱা বছৰৰ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰা এই প্ৰকল্পটোৰ বছৰি উৎপাদন ক্ষমতা 49,000 নিযুত টন। প্ৰকল্পটোত 4,930 কোটি টকা বিনিয়োগ কৰা হৈছে। সম্প্ৰতি ষ্টাৰ্টআপ পৰ্যায়ৰ মাজেৰে চলি থকা এই প্ৰকল্পত উৎপাদন প্ৰক্ৰিয়া এসপ্তাহৰ ভিতৰত সুস্থিৰ হৈ উঠিব বুলি প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া ৰূপজ্যোতি হাজৰিকাই প্ৰকাশ কৰিছে। বিষয়াগৰাকীয়ে কয় যে তেওঁলোকে পৰীক্ষামূলকভাৱে 99.7% বিশুদ্ধতাৰে ইন্ধন হিচাপে ইথানল উৎপাদন আৰম্ভ কৰিছে। নুমলীগড়ৰ 43 একৰ ভূমিত স্থাপন হোৱা এই প্ৰকল্পত কেঁচামাল হিচাপে বছৰি প্ৰায় 5,00,000 নিযুত টন বাঁহৰ প্ৰয়োজন হ'ব। 3 বছৰৰ ভিতৰত অসমৰ লগতে উত্তৰ পূবৰ ৰাজ্যকেইখনৰ পৰা বাঁহ সংগ্ৰহ কৰা হ'ব। এই সময়ছোৱাত প্ৰতিষ্ঠানটোৱে প্ৰায় 60,00,000 বাঁহৰ পুলি ব্যৱহাৰ কৰি 12,500 হেক্টৰ ভূমিত বাঁহ উৎপাদন কৰিব বুলি বিষয়াগৰাকীয়ে প্ৰকাশ কৰে। এই প্ৰক্ৰিয়াত কমেও 4,200 গৰাকী কৃষক পঞ্জীভুক্ত হৈছে বুলি তেওঁ কয়। অহা 3 বছৰৰ ভিতৰত এই সংখ্যা 30,000 বৃদ্ধি কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে বুলিও বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত সন্ধিয়া ভাৰত আৰু নেডাৰলেণ্ডছ মুখামুখি হ'ব। প্ৰতিযোগিতাত আজি মুঠ 3খন খেল অনুষ্ঠিত হ'ব। নতুন দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত দিনৰ 11 বজাত গ্ৰুপ ডিৰ এখন খেলত দক্ষিণ আফ্ৰিকাই সংযুক্ত আৰৱ আমিৰি ৰাষ্ট্ৰৰ বিৰুদ্ধে খেলিব। কলম্বোত বিয়লি 3 বজাত গ্ৰুপৰ এখন খেলত পাকিস্তান নামিবিয়াৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। প্ৰতিযোগিতাত যোৱা নিশা মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ চিৰ এখন খেলত নেপালে স্কটলেণ্ডক 7 উইকেটত পৰাজিত কৰে। 2021 সংস্কৰণৰ বিজয়ী অষ্ট্ৰেলিয়া টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ পৰা বাহিৰ হৈছে। শ্ৰীলংকাৰ পাল্লেকেলেত কালি জিম্বাবৱে আৰু আয়াৰলেণ্ডৰ মাজৰ গ্ৰুপ বিৰ এখন গুৰুত্বপূৰ্ণ খেল বৰষুণৰ বাবে এটাও বল নেখেলোৱাকৈ পৰিত্যক্ত ঘোষণা কৰাত দুয়োটা দলে সমানে পইণ্ট লাভ কৰে। এই ফলাফলৰ সুবাদত জিম্বাবৱে গ্ৰুপ বিৰ পৰা ছুপাৰ এইটত প্ৰৱেশ কৰা দ্বিতীয়টো দলৰূপে পৰিগণিত হয়। শ্ৰীলংকাই ইতিপূৰ্বে গ্ৰুপ বিৰ পৰা ছুপাৰ এইটত প্ৰৱেশ কৰিছে। ৱেষ্ট ইণ্ডিজ গ্ৰুপ চিৰ পৰা ছুপাৰ এইট পৰ্যায়ত প্ৰৱেশ কৰা প্ৰথমটো দল আৰু ইংলেণ্ড দ্বিতীয়টো দল হিচাপে বিবেচিত হৈছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক সংগীতা শৰ্মাৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহে বিত্তমন্ত্ৰী অজন্তা নায়কৰ সদনত লেখানুদান দাখিল, ভূপেন বৰাৰ বিজেপিত যোগদান, এ পি এছ চিত অনিয়ম আদি ভিন ভিন বাতৰিক মুখ্য বাতৰিৰ স্থান দিছে। অসমীয়া প্ৰতিদিন কাকতৰ শিৰোনাম ঋণ আৰু হিতাধিকাৰী আঁচনিত বিধ্বস্ত অৰ্থনীতি, ৰাজ্যত বৃদ্ধি, ৰাজহ ঘাটিৰ পৰিমাণ। দৈনিক জনমভূমি কাকতে মুখ্যমন্ত্ৰীয়ে বাসভৱনলৈ গৈ সাক্ষাৎ কৰাৰ পাছতে ভূপেন বৰাই বিজেপিত যোগদান কৰাৰ বিষয়ে দুয়োগৰাকী নেতাই ঘোষণা কৰাৰ বাতৰি পৰিৱেশন কৰিছে। নিয়মীয়া বাৰ্তা কাকতে অসমত ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্তৰ নেতৃত্বত পূৰ্ণাংগ প্ৰতিনিধি দল শীৰ্ষক বাতৰি বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। দৈনিক অসম কাকতে বিতৰ্কৰ মাজতে এ পি এছ চিৰ পুনৰ ফলাফল ঘোষণা, প্ৰথমে উত্তীৰ্ণ প্ৰাৰ্থীৰ নাম দ্বিতীয় তালিকাত কৰ্তন হোৱাৰ বাতৰি বক্স বাতৰি হিচাপে অন্যতম গুৰুত্বপূৰ্ণ বাতৰিৰ স্থান দিছে। দি আছাম ট্ৰিবিউন কাকতে বিভিন্ন ৰাজনৈতিক দলে ৰাজ্যত সৰ্বাধিক 2টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে নিৰ্বাচন আয়োগক আহ্বান জনোৱাৰ বাতৰি প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে নগা আৰু কুকি সংঘৰ্ষৰ পৰিপ্ৰেক্ষিতত 51জন কুকি শিক্ষাৰ্থীক নিৰাপত্তাজনিত কাৰণত উখৰুলৰ পৰা স্থানান্তৰ কৰাৰ বাতৰিক বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। ফুটুকাৰখানত পৰিণত দুৰ্নীতিমুক্ত দেশ গঢ়াৰ শ্লোগান শিৰোনামেৰে দৈনিক অগ্ৰদূত কাকতে দুৰ্নীতিগ্ৰস্তৰ তালিকাত 182খন দেশৰ ভিতৰত 51 সংখ্যক স্থানত ভাৰত থকাৰ বাতৰিক বিস্তৃতভাৱে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে আজি মিচিং জনগোষ্ঠীৰ আলি আই লৃগাং উৎসৱ উদযাপনৰ বাতৰিক বিশেষ গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতৰ শিৰোনাম হিমন্তকালত ৰাজ্যৰ জনমৰিয়াই 83% বৃদ্ধিৰ দাবী। এতিয়া আহক পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
আৰোহণৰ উদ্যোগত আৰু অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা সঞ্চালকালয়ৰ সহযোগত 20 আৰু 21 ফেব্ৰুৱাৰীত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ডঃ ভৱেন্দ্ৰনাথ শইকীয়া সোঁৱৰণী নাট সমাৰোহ আৰু বঁটা প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হৈছে। বিশিষ্ট সাহিত্যিক তথা চলচ্চিত্ৰ পৰিচালকগৰাকীৰ উপজাতিন উপলক্ষে ডঃ ভৱেন্দ্ৰনাথ শইকীয়া শিশু কল্যাণ ন্যাসে সাহিত্যিকগৰাকীৰ সোঁৱৰণত গল্পকাৰ নমিতা বৈশ্যক বঁটা প্ৰদান কৰিব। ইয়াৰ লগতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট কলা নিৰ্দেশক নুৰুদ্দিন আহমেদক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী পৰাৰ লগতে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 29 ডিগ্ৰী আৰু সৰ্বনিম্ন 15 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি পৰ্যায়ৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। ৰাজ্যৰ বিদ্যালয়ৰ শিক্ষকৰ আৰ্জিত ছুটী বছৰি 15 দিনলৈ বৃদ্ধিত মন্ত্ৰী হোৱাৰ অনুমোদন। অসম বিধানসভাৰ বাজেট অধিৱেশনত আজি 2025-26 বৰ্ষৰ পৰিপূৰক দাবী মঞ্জুৰি সন্দৰ্ভত আলোচনা। ৰাজ্যৰ 100গৰাকী বুথ পৰ্যায়ৰ বিষয়াৰ সৈতে আজি নিৰ্বাচন আয়োগৰ পূৰ্ণাংগ দলৰ মত বিনিময়। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মিচিংসকলৰ কৃষিভিত্তিক উৎসৱ আলি আই লৃগাং উদযাপন। আৰু টি-20 বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত আজি ভাৰত নেডাৰলেণ্ডছৰ মুখামুখি। এতিয়াৰ আঞ্চলিক বাতৰি ইমানে। খন্তেক পাছতেই জিলাৰ ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।